টিট অধ্যায় তিনি। আধিপত্য আৰু ক্ষমতা পোৱাবিলাকৰ বশীভূত হবলৈ, আজ্ঞা মানিবলৈ, সকলো সৎকৰ্ম যুগুত হবলৈ আৰু কাৰো নিন্দা নকৰি নিৰ্বিৰোধী আৰু ক্ষান্ত স্বভাৱী হৈ সকলো মানুহৰ প্ৰতি মৃদু ভাৱ দেখুৱাবলৈকো তুমি তেওঁবিলাকক সোঁৱৰোৱা। কিয়নো পূৰ্বে আমিও নিৰ্বোধ, আজ্ঞা নমনা, ভ্ৰান্ত, নানাবিধ অভিলাষ আৰু সুখ ভোগৰ দাস্যকৰ্ম কৰা, হিংসা আৰু অসূয়াত কাল নিয়া, ঘৃণনীয় আৰু পৰস্পৰে ঘৃণাকাৰী আছিলো। কিন্তু যেতিয়া আমাৰ ত্ৰাণকৰ্তা ঈশ্বৰৰ মধুৰ স্বভাৱ আৰু মনুষ্য জাতিলৈ প্ৰেম প্ৰকাশিত হ'ল, তেতিয়া আমি কৰা ধৰ্ম কৰ্মৰ কাৰণে নহয়, কিন্তু তেওঁ নিজ দয়া অনুসাৰে নতুন জন্মৰ স্নান আৰু পবিত্ৰ আত্মাই নতুন কৰাৰ দ্বাৰাই আমাৰ পৰিত্ৰাণ কৰিলে, আৰু যাতে যীশুখ্ৰীষ্টৰ অনুগ্ৰহত আমি ধাৰ্মিক বুলি গণিত হৈ অনন্ত জীৱনৰ আশা অনুসাৰে উত্তৰাধিকাৰী হ'ব পাৰোঁ, তাৰ কাৰণে এই আত্মা আমাৰ ত্ৰাণকৰ্তা যীশুখ্ৰীষ্টৰ দ্বাৰাই আমাৰ ওপৰত বাহুল্যৰূপে বাকী দিলে। এই কথা বিশ্বাসযোগ্য, আৰু ঈশ্বৰত বিশ্বাস কৰাবিলাকে যাতে সৎ কৰ্মত লাগি থাকিবলৈ চিন্তা কৰে, তাৰ কাৰণে এইবোৰ বিষয়ত তুমি দৃঢ় নিশ্চয়ৰ কথা ক'বলৈ মই তোমাক আজ্ঞা দিছো। এইবোৰ কথা মানুহবিলাকৰ পক্ষে উত্তম আৰু লাভজনক, কিন্তু মূঢ়বাদ বিচাৰ, বংশাৱলী, বিবাদ আৰু বিধানৰ বিষয়ে বাগযুদ্ধ, এই সকলোৰে পৰা তুমি পৃথক হোৱা। কিয়নো এইবোৰ অনুপকাৰী আৰু অনৰ্থক, দলভেদী মানুহক দুই এবাৰ চেতনা দিয়াৰ পাছত অগ্ৰাহ্য কৰা, কিয়নো তেনে মানুহ যে বিপথগামী আৰু নিজ প্ৰমাণত দোষী হৈ পাপ কৰে তাক তুমি জানা। মই তোমাৰ তালৈ আৰ্তিমা বা তুখিকক পঠালে নিকোপলিত মোৰ তালৈ আহিবলৈ তুমি যত্ন কৰা, কিয়নো মই সেই ঠাইতে জাৰকাল কটাবলৈ নিশ্চয় কৰিলো। বিধান পণ্ডিত চিনাক আৰু আপল্লোক এনে যত্নেৰে পঠাবা যাতে তেওঁলোকৰ একোৰে অভাৱ নহয়, আৰু আমাৰ মানুহবিলাকো যেন নিষ্ফল নহয় তাৰ কাৰণে প্ৰয়োজনীয় অভাৱ দূৰ কৰিবৰ কাৰণে তেওঁবিলাকে সৎকৰ্মত লাগি থাকিবলৈ শিকক। মোৰ লগত থকা সকলোৱে তোমাক মংগলবাদ কৰিছে। বিশ্বাসৰ অধীনে আমাক প্ৰীতি কৰাবিলাকক মংগলবাদ দিবা। তোমালোক সকলোৰে লগত অনুগ্ৰহ।